এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে আজি বিকশিত ভাৰত সংকল্প অভিযানৰ অংশ হিচাপে নিচামুক্ত যুৱ কাৰ্যসূচী মুকলি কৰিব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই নীট পিজি 2026ৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণকাৰী প্ৰৱেশ পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰে। কেন্দ্ৰীয় চৰকাৰে নিয়মীয়া মাহেকীয়া হস্তান্তৰৰ বাবে ৰাজ্য চৰকাৰসমূহলৈ অতিৰিক্ত কিস্তিৰ ধন মুকলি কৰি দিছে। অসমৰ শেহতীয়া বান পৰিস্থিতি উন্নত হৈছে যদিও 7খন জিলাৰ ভালেমান অঞ্চল এতিয়াও বানৰ প্ৰভাৱত আছে। আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ ক্ৰীড়া প্ৰতিযোগিতাৰ দশম দিনা কালি 16টা পদক জয়েৰে ভাৰত চতুৰ্থ স্থানলৈ উন্নীত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে আজি বিকশিত ভাৰত সংকল্প অভিযানৰ অংশ হিচাপে নিচামুক্ত যুৱ কাৰ্যসূচী মুকলি কৰিব। মাদক দ্ৰব্যৰ অপব্যৱহাৰ তথা আসক্তিৰ বিৰুদ্ধে 100 সপ্তাহ ধৰি সমগ্ৰ দেশতে এই জনভাগিদাৰী অভিযান অব্যাহত থাকিব। এই অনুষ্ঠানত সমগ্ৰ দেশৰ 10,000খন অঞ্চলৰ যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিব। মাই ভাৰত তথা মাই ভাৰত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱকসকলৰ লগতে বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, যুৱ সংঘ, বেচৰকাৰী সংস্থা, উদ্যোগসমূহৰ যুৱ দল আৰু 125টাতকৈও অধিক আধ্যামিক সংস্থাৰ অংশীদাৰসকলে ভাৰ্চুৱেল ব্যৱস্থাৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সমগ্ৰ দেশতে জনসাধাৰণক সজাগ কৰি তোলাৰ লগতে এখন মাদক দ্ৰব্য মুক্ত সমাজ গঢ়ি তোলাৰ উদ্দেশ্যে প্ৰতি দেওবাৰে এই অভিযানৰ অধীনত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। এই কাৰ্যসূচীসমূহৰ ভিতৰত বিভিন্ন খেল ধেমালি, ৱাকাথন, ধ্যান, সাংস্কৃতিক অনুষ্ঠান, সজাগতা অভিযান, বাতৰ নাট, আলোচনা চক্ৰ, চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে ভালেমান সমূহীয়া অংশগ্ৰহণমূলক কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই অভিযানৰ লক্ষ্য হৈছে যুৱক যুৱতীসকলক মাদক দ্ৰব্যৰ পৰা আঁতৰত ৰাখি বিভিন্ন ইতিবাচক কাম কাজৰ মূল সূতা হিচাপে পৰিগণিত কৰা আৰু নিজ নিজ অঞ্চলৰ সাংস্কৃতিক পৰিৱৰ্তনৰ প্ৰতিনিধি হিচাপে গঢ়ি তোলা। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই নীট পিজি 2026ৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণকাৰী প্ৰৱেশ পৰীক্ষাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰি এই পৰীক্ষা মসৃণ, নিৰাপদ, স্বচ্ছ আৰু প্ৰযুক্তিচালিতভাৱে পৰিচালিত হোৱাটো নিশ্চিত কৰিছে। চলিত মাহৰ 30 তাৰিখে এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা। বৈঠকত মন্ত্ৰীগৰাকীয়ে চিকিৎসা বিজ্ঞানৰ ৰাষ্ট্ৰীয় পৰীক্ষা বোৰ্ড NBEMS, প্ৰযুক্তিৰ অংশীদাৰ আৰু পৰীক্ষা অনুষ্ঠিত কৰাৰ লগত জড়িত অন্যান্য অংশীদাৰসকলৰ প্ৰস্তুতিৰ মূল্যায়ন কৰে। তেওঁক পৰীক্ষাৰ লজিষ্টিক, প্ৰাৰ্থীক সুবিধা প্ৰদানৰ ব্যৱস্থা, নিৰাপত্তা, স্থাপত্য আৰু নীট পিজি 2026ৰ বাবে প্ৰৱৰ্তিত প্ৰযুক্তিচালিত হস্তক্ষেপৰ বিষয়ে অৱগত কৰা হয়। মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে সততা আৰু নিৰাপত্তাৰ উচ্চ মান বজাই ৰাখি এক ন্যায্য, স্বচ্ছ আৰু পৰীক্ষাৰ্থী অনুকূল পৰীক্ষা নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। শ্ৰীনাড্ডাই পৰীক্ষাৰ্থীসকলক উৰা বাতৰিৰ বলি নহবলৈ আৰু কেৱল NBEMS আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জাৰি কৰা চৰকাৰী যোগাযোগৰ ওপৰত নিৰ্ভৰ কৰিবলৈও আহ্বান জনায়। পৰীক্ষা আৰম্ভ হোৱাৰ কিছু সময়ৰ পূৰ্বে অতি সুৰক্ষিত আৰু সময় নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে চূড়ান্ত প্ৰশ্নকাকত নিৰ্বাচন কৰা হৈছে তথা প্ৰযুক্তিগত আৰু কাৰ্যকৰী সুৰক্ষাৰ একাধিক স্তৰে নিৰ্ধাৰিত আৰম্ভণিৰ সময়লৈকে ইয়াৰ গোপনীয়তা নিশ্চিত কৰিছে। মন্ত্ৰীগৰাকীয়ে পৰীক্ষাৰ বাবে লোৱা সামগ্ৰিক সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা কৰে। ইয়াৰ উপৰি শ্ৰীনাড্ডাই প্ৰতিজন প্ৰাৰ্থীয়ে যাতে মসৃণ, সুৰক্ষিত আৰু চাপমুক্ত পৰীক্ষা প্ৰক্ৰিয়াৰ অভিজ্ঞতা লাভ কৰে তাৰ বাবে সমন্বয় বজাই ৰাখিবলৈ নিৰ্দেশ দিয়ে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি নীট পিজি 2026ৰ বাবে মুঠ 2,73,183গৰাকী প্ৰাৰ্থীয়ে পঞ্জীয়ন কৰিছে, যি পূৰ্বৰ বছৰৰ তুলনাত 12.5%তকৈও অধিক বৃদ্ধি সূচাইছে। প্ৰায় 340খন চহৰ আৰু 1,300ৰো অধিক পৰীক্ষা কেন্দ্ৰত এটা বেলাত এই পৰীক্ষা অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় চৰকাৰে অহা 10 আগষ্টত হ'বলগীয়া নিয়মীয়া মাহেকীয়া হস্তান্তৰৰ বাবে ৰাজ্য চৰকাৰসমূহক অতিৰিক্ত কিস্তি হিচাপে 1,09,019 কোটি টকা মুকলি কৰি দিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা ৰাজ্যভিত্তিক বিভাজনৰ তথ্য অনুসৰি উত্তৰ প্ৰদেশে সৰ্বাধিক 19,208 কোটি টকা, বিহাৰে 10,845 কোটি আৰু মধ্যপ্ৰদেশে 8,010 কোটি টকা লাভ কৰিছে। একেদৰে পশ্চিমবংগই 7,866 কোটি, মহাৰাষ্ট্ৰই 722 কোটি টকা লাভ কৰিছে। ক্ষুদ্ৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহেও নিজৰ নিজৰ অংশ লাভ কৰিছে। তালিকাৰ সৰ্বনিম্ন আবণ্টনৰ ভিতৰত ছিক্কিমে 365 কোটি, গোৱাই 398 কোটি আৰু নাগালেণ্ডে 524 কোটি টকা লাভ কৰিছে। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও পানীত বুৰ গৈ আছে। বানত 349খন গাঁৱৰ 17,08,837 লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,060 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বানপীড়িতসকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ তথা নতুনকৈ লোৱা সিদ্ধান্তসমূহৰ বিষয়ে কালি ফেচবুক লাইভযোগে ঘোষণা কৰে। সেই অনুসৰি বানপীড়িত পৰিয়ালসমূহলৈ ইতিমধ্যে ঘোষণা কৰা 15,000 টকাৰ এককালীন সাহায্য কাইলৈৰে পৰা 5 আগষ্টৰ ভিতৰত বেংকযোগে মুকলি কৰি দিয়া হ'ব। এই বানত আটাইতকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাৰ প্ৰায় 55,000, চৰাইদেউ জিলাৰ প্ৰায় 20,000, যোৰহাট জিলাৰ প্ৰায় 7,000 আৰু গোলাঘাট জিলাৰ প্ৰায় 3,000 পৰিয়ালে অনুদান লাভ কৰিবলৈ সমৰ্থ হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ বিদ্যুৎ মাচুল ৰেহাই দিয়াৰো ঘোষণা কৰে।
যিসকল ডমেষ্টিক আৰু জীৱনধাৰা উপভোক্তাই 300 ইউনিট পৰ্যন্ত ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰে বা জুলাই মাহত ব্যৱহাৰ কৰিছে, তেওঁলোকে আগষ্ট মাহত যিটো বিদ্যুতৰ বিল দিব লাগে, জুলাই মাহৰ বিল আমি আগষ্টত দিওঁ। ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে এই বিল আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমি ইলেক্ট্ৰিচিটি বোৰ্ডক আমি পেমেণ্ট কৰিম, আৰু তাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে এই মাহত ইলেক্ট্ৰিচিটিৰ বিল দিয়াৰ কোনো প্ৰয়োজন নাই। যিসকলৰ স্মাৰ্ট মিটাৰ আছে বা পোষ্ট পেইড প্ৰিপেইড মিটাৰ আছে, তেওঁলোককো আমি 300 ইউনিট পৰ্যন্ত যিসকলে ব্যৱহাৰ কৰিছে তেওঁলোকক আমি ৰিলোড কৰি দিম, যাতে তেওঁলোকেও এই ৰেহাইৰ সুবিধা লাভ কৰে।
ৰাজ্য চৰকাৰে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বান প্ৰভাৱিত লোকসকললৈ চলিত বিত্তীয় বৰ্ষৰ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে মাটিৰ খাজানা ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে। একেদৰে বানত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহৰ বাবে 2 লাখকৈ, নামঘৰসমূহলৈ 1.5 লাখকৈ আৰু অংগনবাড়ী কেন্দ্ৰসমূহলৈ 2-8 লাখকৈ টকাৰ সাহায্য, পুনৰ নিৰ্মাণ, সা সঁজুলি ক্ৰয়ৰ বাবে প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ে অহা 7 আগষ্টৰ পৰা নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত 12 ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপনৰ ৰাষ্ট্ৰীয় অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিং তথা কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাও উপস্থিত থাকিব। বস্ত্ৰ মন্ত্ৰালয়ে কৈছে যে এই অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে ভাৰতৰ চহকী হস্ততাঁত ঐতিহ্যক উদযাপন কৰা আৰু দেশৰ সাংস্কৃতিক তথা অৰ্থনৈতিক উন্নয়নত হস্ততাঁত আৰু বয়ন শিল্পৰ সৈতে জড়িত লোকসকলৰ অৱদানক স্বীকৃতি দিয়া। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ ক্ৰীড়া প্ৰতিযোগিতাৰ 10ম দিনা কালি 16টা পদক জয়েৰে ভাৰত 4থ স্থানলৈ উন্নীত হৈছে। ভাৰতে এতিয়ালৈকে 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ মুঠ 39টা পদক লাভ কৰিছে। ভাৰতে কমনৱেলথ গেমছৰ বক্সিং শিতানত সৰ্বোৎকৃষ্ট প্ৰদৰ্শনেৰে অভিলেখ সংখ্যক 7টা সোণ আৰু 3টা ৰূপৰ পদক অৰ্জন কৰি পদক তালিকাৰ শীৰ্ষস্থানত আছে। অংকুশ পংঘলে ইংলেণ্ডৰ ডিমেজি চিট্টুক পুৰুষৰ 80 কিলোগ্ৰাম শাখাৰ ফাইনেলত 4-1 ব্যৱধানত আৰু শচীন চিৱাছে নামিবিয়াৰ ট্ৰিয়াগেন মৰ্ণিং এণ্ড ডেভেলক 60 কিলোগ্ৰাম ওজন শাখাত 3-2 ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। বক্সিঙত সোণৰ পদক অৰ্জন কৰা আন খেলুৱৈসকল হ'ল জেচমিন লাম্বৰিয়া, সাক্ষী চৌধুৰী, প্ৰিয়া ঘংঘাস, প্ৰীতি পাৱাৰ আৰু অৰুন্ধতী চৌধুৰী। ইপিনে আন 3গৰাকী বক্সাৰ নৰেন্দ্ৰ বেৰৱাল, লাভলীনা বৰগোহাঁই আৰু যদুমণি সিঙে ৰূপৰ পদক অৰ্জন কৰে। দীৰ্ঘ দূৰত্বৰ দৌৰবিদ গুলবীৰ সিঙে 10 মিটাৰত ৰূপৰ পদক লাভ কৰাৰ পাছত 5,000 মিটাৰ দৌৰতো ব্ৰঞ্জৰ পদক অৰ্জন কৰি কমনৱেলথ গেমছত ইতিহাস ৰচনা কৰে। তেওঁ কমনৱেলথ গেমছৰ 5,000 মিটাৰ দৌৰত প্ৰথমগৰাকী পদকজয়ী ভাৰতীয় হোৱাৰ গৌৰৱ অৰ্জন কৰাৰ লগতে একেখন প্ৰতিযোগিতাতে 2টা পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড খেলুৱৈ হিচাপে পৰিগণিত হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে আজি বিকশিত ভাৰত সংকল্প অভিযানৰ অংশ হিচাপে নিচামুক্ত যুৱ কাৰ্যসূচী মুকলি কৰিব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই নীট পিজি 2026ৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণকাৰী প্ৰৱেশ পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰে। আৰু অসমৰ শেহতীয়া বান পৰিস্থিতি উন্নত হৈছে যদিও 7খন জিলাৰ ভালেমান অঞ্চল এতিয়াও পানীত বুৰ গৈ আছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:55 বজাত।